মাৰ্কেলিকে শুভবাৰ্তা 2 অধ্যায়। এজন যথ ৰোগীক সুস্থ কৰা। কিছুদিনৰ পাছত যীশু পুনৰ কফৰনাহমলৈ আহিল। তেতিয়া লোকসকলে তেওঁৰ ঘৰত আছে বুলি শুনি ইমান মানুহ গোট খালে যে ভিতৰত কোনো কোঠালিতে ঠাই নোহোৱা হ'ল, আনকি দুৱাৰমুখতো ঠাই নাইকিয়া হ'ল। তাতে যীশুৱে তেওঁলোকৰ আগত বাক্য প্ৰচাৰ কৰিলে। তেতিয়া লোকসকলে চাৰিজনে কঢ়িয়াই অনা এজন পক্ষাঘাত ৰোগীক যীশুৰ ওচৰলৈ আনিলে, কিন্তু জনসমাগমৰ বাবে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি যি ঠাইত তেওঁ আছিল সেই ঘৰৰ ওপৰ চাল গুচাই বাট কৰি ললে আৰু পক্ষাঘাত ৰোগীজনক হোৱা শয্যাৰে সৈতে তললৈ নমাই দিলে। তাতে যীশুৱে তেওঁলোকৰ বিশ্বাস দেখি সেই যথ ৰোগীজনক ক'লে, বোপা, তোমাৰ সকলো পাপ ক্ষমা হ'ল। কিন্তু তাত বহি থকা বিধানৰ অধ্যাপকসকলৰ মাজৰ কোনোৱে মনতে ভাবি ক'লে, এওঁ এনে কথা কেনেকৈ ক'ব পাৰে, এওঁ ঈশ্বৰৰ নিন্দা কৰিছে, এজন ঈশ্বৰত বাহিৰে কোনে পাপ ক্ষমা কৰিব পাৰে। তেওঁলোকে নিজৰ মনত এনে কথা ভাবি থকা বুলি যীশুৱে নিজৰ আত্মাত তেতিয়াই জানিলে। সেয়েহে তেওঁলোকক ক'লে, আপোনালোকে অন্তৰত কিয় এনে কথা ভাবিছে? তোমাৰ সকলো পাপ ক্ষমা হ'ল, নাইবা উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা। এই দুটা কথাৰ মাজত পক্ষাঘাত ৰোগীজনক কোনটো ক'বলৈ উজু। কিন্তু আপোনালোকে যেন জানে যে পৃথিৱীত পাপ ক্ষমা কৰিবৰ বাবে মানুহৰ পুত্ৰৰ ক্ষমতা আছে। এইবুলি তেওঁ পক্ষাঘাত ৰোগীজনক ক'লে, মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা। তাতে তেওঁ তেতিয়াই উঠিল আৰু সকলোৰে সন্মুখত নিজৰ শয্যা তুলি লৈ ওলাই গ'ল। ইয়াকে দেখি সকলোৱে বিস্ময় মানি ক'লে, আমি এনেকুৱা কেতিয়াও দেখা নাই। এইদৰে ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে। লেবি অৰ্থাৎ মঠিক আহ্বান কৰা আৰু লঘোণৰ বিষয়ে শিক্ষা। তাৰ পাছত যীশু আকৌ সাগৰৰ তীৰলৈ ওলাই গ'ল আৰু লোকসকল তেওঁৰ ওচৰলৈ অহাত তেওঁলোকক উপদেশ দিলে। পাছত তেওঁ যাওঁতে আলফাৰৰ পুতেক লেবিক কৰলোৱা চৰাত বহি থকা দেখা পালে আৰু তেওঁক ক'লে, মোৰ পাছে পাছে আহা। তেতিয়া তেওঁ উঠি তেওঁৰ পাছে পাছে গ'ল। যেতিয়া যীশুৱে লেবিৰ ঘৰত ভোজন কৰি আছিল, তেতিয়া অনেক কৰ সংগ্ৰহকাৰী আৰু পাপী লোক আৰু তেওঁৰ শিষ্যসকলেও তেওঁৰে সৈতে ভোজন কৰিবলৈ বহিল। লগতে তেওঁৰ পাছে পাছে অহা অনেক লোক তাত উপস্থিত আছিল। তাতে তেওঁ পাপী আৰু কৰ সংগ্ৰহকাৰীসকলৰ সৈতে ভোজন কৰা দেখি ফৰিচী সমাজৰ বিধানৰ অধ্যাপকসকলে তেওঁৰ শিষ্যসকলক ক'লে, এওঁ কিয় কৰ সংগ্ৰহকাৰী আৰু পাপী লোকৰ লগত ভোজন পান কৰে? যীশুৱে ইয়াকে শুনি তেওঁলোকক ক'লে, নিৰোগী মানুহৰ বাবে চিকিৎসকৰ কোনো প্ৰয়োজন নাই, কিন্তু ৰোগীৰহে প্ৰয়োজন আছে। মই ধাৰ্মিকজনক নহয়, কিন্তু পাপীকহে নিমন্ত্ৰণ জনাবলৈ আহিছোঁ। এবাৰ জোহনৰ শিষ্যসকল আৰু ফৰিচীসকলে লগুন্ধিয়ে আছিল। তাতে তেওঁলোকে আহি যীশুক সুধিলে, জোহনৰ শিষ্যসকলে আৰু ফৰিচীসকলৰ শিষ্যসকলেও লগুণ দিয়ে, কিন্তু আপোনাৰ শিষ্যসকলে লগুণ নিদিয়ে, ইয়াৰ কাৰণ কি? তেতিয়া যীশুৱে তেওঁলোকক ক'লে, সখীসকল দৰাৰ লগত থকা সময়ত তেওঁলোকৰ লগত দৰা থকা মানে তেওঁলোকে লগুণ দিব নোৱাৰে, কিন্তু এনেদিন আহিব যিদিনা তেওঁলোকৰ পৰা দৰাক নিয়া হ'ব আৰু সেইদিনত তেওঁলোকেও লঘোণ দিব। কোনেও পুৰণি বস্তুত নতুন কাপোৰৰ টাপলি নামাৰে। তেনে কৰিলে যি দুখৰে টাপলি মৰা হয় সেয়ে তাক ফালি নিয়ে, অৰ্থাৎ নতুন দুখৰে পুৰণিক ফালি নিয়ে, আৰু তেতিয়া সৰহভাগহে ফাটি যায়। পুৰণি ছালৰ মুঠত নতুন ড্ৰাইখাৰক কোনোৱে নথয়, আৰু যদি কোনোবাই থয় তেনেহ'লে সেই ড্ৰাইখাৰকহে সেই মুঠ ফালি পেলাব। তাতে ড্ৰাইখাৰক আৰু মুঠ দুয়োটাই নষ্ট হ'ব, কিন্তু নতুন ড্ৰাইখাৰক নতুন মুঠতহে হয়। বিশ্ৰামবাৰৰ বিষয়ে যীশুৰ শিক্ষা। তাৰ পাছত তেওঁ বিশ্ৰামবাৰে শস্যক্ষেত্ৰৰ মাজেদি যাওঁতে তেওঁৰ শিষ্যসকলে শস্যৰ থোকবোৰ ছিঙি খাবলৈ ধৰিলে। তাতে ফৰিচীসকলে যীশুক ক'লে, চোৱা, বিধান অনুসাৰে বিশ্ৰামবাৰে যি কৰিব নাপায় সেইবোৰ ইহঁতে কিয় কৰিছে? তেতিয়া তেওঁলোকক ক'লে, ডায়ুদ আৰু তেওঁৰ লগৰবোৰৰ প্ৰয়োজন হোৱাত আৰু ভোক লগাত যি কৰ্ম কৰিছিল সেই বিষয়ে আপোনালোকে কেতিয়াও পঢ়া নাইনে? তেওঁ কেনেকৈ অবিয়াত মহাপুৰোহিতৰ সময়ত ঈশ্বৰৰ গৃহত সোমাল আৰু পুৰোহিতৰ বাহিৰে বিধান অনুসৰি অন্য লোকে খাব নোৱাৰা যি দৰ্শন পিঠা সেইবোৰ তেওঁক খালে আৰু লগৰবোৰকো দিলে। যীশুৱে তেওঁলোকক পুনৰ ক'লে, বিশ্ৰামবাৰ মানুহৰ কাৰণে হ'ল, কিন্তু মানুহ বিশ্ৰামবাৰৰ কাৰণে নহ'ল। এই হেতুকে মানুহৰ পুত্ৰ বিশ্ৰামবাৰো অধিপতি।